Iya, agak bani. বাতৰি সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ এদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত প্ৰায় 24,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। মালদ্বীপৰ বৈদেশিক মন্ত্ৰী ডঃ আব্দুল্লা খলিল তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিণত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 110 ৰাণত পৰাস্ত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ এদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশলৈ যাব। শ্ৰীধনখৰে নৰসিংপুৰত আয়োজিত তিনিদিনীয়া কৃষি উদ্যোগ সমাগম মুকলি কৰিব। এই কৃষি উদ্যোগ সমাগমত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পাটিল, মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী আৰু কৃষক সংগঠনৰ বিষয়াসকলে অংশ ল'ব। ৰাজ্যখনত কৃষিভিত্তিক অৰ্থনৈতিক মূল্য সংযোজন আৰু প্ৰসংস্কৰণৰ সৈতে সংযোগৰ জৰিয়তে বিনিয়োগ, উদ্ভাৱন আৰু নিয়োগৰ ন ন দুৱাৰ মুকলি কৰা হৈছে এই সমাগমৰ উদ্দেশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত প্ৰায় 24,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। দুদিনীয়া এই গুজৰাট ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে দাহোদৰ বৈদ্যুতিক ৰেল ইঞ্জিন নিৰ্মাণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে, এই প্ৰকল্পৰ জৰিয়তে অহা 11 বছৰত 1,200টা বৈদ্যুতিক মালবাহী ৰেল ইঞ্জিন নিৰ্মাণ কৰি উলিওৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে 9,000 অস্ত্ৰক্ষমতাসম্পন্ন বৈদ্যুতিক ৰেল ইঞ্জিনো মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভুজত 53,400 কোটিৰে আন কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। মালদ্বীপৰ বৈদেশিক মন্ত্ৰী ডঃ আব্দুল্লা খলিল তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদ্বীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী আৰু মাৰ্চত তেওঁ ভাৰতলৈ আহিছিল। ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান প্ৰদান শক্তিশালী কৰাৰ উদ্দেশ্যে এই ভ্ৰমণ অব্যাহত আছে। ডঃ খলিলে মালদ্বীপৰ নেতৃত্বক ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্ব বিষয়ক ভিজন ডকুমেণ্টৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত ভাৰত মালদ্বীপৰ মাজৰ দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজুৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ নেতৃত্বৰ এই ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি উলিওৱা হৈছিল। এই ভ্ৰমণৰ সময়ত ডঃ খলিলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এনেধৰণৰ ঘৃণনীয় কাৰ্যকলাপত জড়িত থকাসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি কংগ্ৰেছ সাংসদ শশী থাৰুৰে মন্তব্য কৰিছে। পাকিস্তানৰ কোনো সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ আমাৰ দেশৰ জনসাধাৰণক নিৰ্বিচাৰে হত্যা কৰাৰ কথা চিন্তাও কৰিব নোৱাৰিব বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ কয় যে সন্ত্ৰাসবাদীসকলে এনে আক্ৰমণৰ সঠিক মূল্য ভৰিব লাগিব। আমেৰিকাৰ নিউয়ৰ্কত কালি এটা অনুষ্ঠানত শ্ৰীথাৰুৰে এইবুলি মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিৰ বিষয়ে স্থিতি স্পষ্ট কৰাৰ বাবে বহুদলীয় প্ৰতিনিধি দলসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা ঘোষণা কৰাৰ বাবে ভাৰত ঐক্যবদ্ধভাৱে থিয় দি আছে। বিজেপিৰ সাংসদ বৈজেন পাণ্ডা নেতৃত্বাধীন বহুদলীয় প্ৰতিনিধি দলটোৱে কালি বাহৰেইনৰ উপ প্ৰধানমন্ত্ৰী শ্বেখ খালিদ বিন আব্দুল্লা আল খালিফা সাক্ষাৎ কৰি ভাৰতে সন্মুখীন হৈ অহা সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে তেওঁক অৱগত কৰে। ইপিনে NCPৰ সাংসদ সুপ্ৰিয়া চুলি নেতৃত্বাধীন আন এটা বহুদলীয় প্ৰতিনিধি দলে কালি কাটাৰৰ আগশাৰীৰ সংবাদপত্ৰসমূহৰ সম্পাদকৰ দলৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময়ৰ সময়ত প্ৰতিনিধিসকলে পেহেলগাম আক্ৰমণৰ পাছত সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। দলটোৱে লগতে গোলকীয় বিষয় সন্দৰ্ভত মধ্যপ্ৰাচ্য পৰিষদৰ সৈতেও আলোচনাত মিলিত হৈ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতিৰ বিষয়ে আলোচনা কৰে। কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেচন সিন্দুৰ কেৱল এটা সামৰিক অভিযানেই নহয়, ই হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সাহস, শক্তি তথা সংকল্পৰ প্ৰতীক। শ্ৰীমোদীয়ে অপাৰেচন সিন্দুৰৰ সময়ত দেশৰ সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা সাহস তথা বীৰত্বৰো শলাগ লয়। ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিগণিত হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বি ভি আৰ সুব্ৰমণিয়ামে এই তথ্য প্ৰকাশ কৰি লগতে কয় যে অহা আঢ়ৈৰ পৰা 3 বছৰৰ ভিতৰত ভাৰতে তৃতীয় স্থানত থকা জাৰ্মানীকো চেৰ পেলাবলৈ সক্ষম হ'ব। নতুন দিল্লীত সংবাদ মাধ্যমক তেওঁ জনায় যে আই এম এফ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তথ্য অনুসৰি ভাৰত এতিয়া $4 trillion অৰ্থনীতি আৰু ভাৰততকৈ আগত মাথো আমেৰিকা, চীন তথা জাৰ্মানী আছে। আই এম এফে নিজৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ ঘটা দেশ হিচাপে ভাৰতৰ এই যাত্ৰা আগলৈকৈ অব্যাহত থাকিব আৰু সমগত দুটা বছৰত বিশ্বৰ একমাত্ৰ দেশৰূপে ভাৰতৰ অৰ্থনৈতিক বিকাশ 6% অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 2015 ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন $2.1 trillion আছিল আৰু শেহতীয়াকৈ সেয়া $4.3 trillion বৃদ্ধি হৈছে। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে দ্ৰুত বিকাশৰ ফলত 2028 ভিতৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন $5.5 trillion বৃদ্ধি হৈ জাৰ্মানীকো অতিক্ৰম কৰি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰূপে উন্নীত হ'ব। উল্লেখযোগ্য যে সম্প্ৰতি বিশ্বৰ বৃহত্তম অৰ্থনীতি তালিকাৰ শীৰ্ষত থকা আমেৰিকাৰ 2025 মুঠ ঘৰুৱা উৎপাদন $30.5 trillion আৰু চীনৰ প্ৰায় $19.2 trillion। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত অগ্নি সুৰক্ষা সুনিশ্চিত কৰা, জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত দিল্লী অগ্নিসেৱাৰ সঞ্চালক অতুল গাৰ্গ আৰু অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনীৰ অগ্নি সেৱা বিভাগৰ সঞ্চালকপ্ৰধান প্ৰশান্ত লংকাৰৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। আগ্ৰহীসকলে হোৱাটছএপযোগে 92890-940-44 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগে এই অনুষ্ঠান শুনিবলৈ পাব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 110 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া 279 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা কলকাতাৰ দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 8টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 168 ৰাণহে কৰিবলৈ সমৰ্থ হয়। কলকাতাৰ হৈ মনীষ পাণ্ডে সৰ্বাধিক 37 ৰাণ কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জয়দেৱ উনাডকট, এশান মালিংগা আৰু হৰ্ষ দুবেই 3টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত 278 ৰাণ কৰে। দলৰ হৈ হেনৰি ক্লাছেনে সৰ্বাধিক 105 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ট্ৰেভিছ হেডে 76 ৰাণৰ বৰঙণি আগবঢ়ায়। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ সুনীল নাৰায়ণে 2টা উইকেট লাভ কৰে। হেনৰি ক্লাছেনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক 83 ৰাণত পৰাস্ত কৰে। খেলখনত চেন্নাই দলটোৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 230 ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে 18 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 147 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ বক্সাৰ পৱন বাৰ্তৱালে চতুৰ্থ থাইলেণ্ড অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টৰ 55 কেজি শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি বেংককত কম্বোডিয়াৰ চাও ৰাংছেক 5-0 ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত এয়া আছিল খেলুৱৈগৰাকীৰ ক্ৰমাগত দ্বিতীয় জয়। চীন, কাজাখাস্তান, উজবেকিস্তান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ শ্ৰেষ্ঠ বক্সাৰসকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতালৈ ভাৰতে এটি 19-জনীয়া দল প্ৰেৰণ কৰিছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত প্ৰায় 24,000 কোটি টকাৰ ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। মালদ্বীপৰ বৈদেশিক মন্ত্ৰী ডঃ আব্দুল্লা খালিল 3দিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিণত হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 110 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটো মানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।